ঠিক আছে, যাত্রা পুস্তক 20 অধ্যায়, আর আজি রাতে 13 পদ। যাত্রা পুস্তক 20 অধ্যায় 13 পদ আমি পড়ি আছো। মুসির কালত যেসব 10টা আইন ঈশ্বরে দিলে, এইটো 6 নম্বর আজি রাতে। তো এটি বহুত সরু একটা পদ, ছুটি একটা পদ, কিন্তু এটির অর্থ বহুত গুরুত্বপূর্ণ। যাত্রা পুস্তক 20:13, ইয়াতে লিখা আছে, তুমি নৰ ভদ নকৰিবা। এক ছেকেণ্ড, আহক, এইমাত্র আরম্ভ হয়েছে। থ্যাংক ইউ। Yeah, you guys can come forward a little bit so everyone has more room. And Karan, maybe you can move out of the middle, sit in the front so they can walk. Mazote na thakiba. Yeah. Thank you. Okay. ওকে, আকৌ আমি চেষ্টা কৰোঁ আৰু আকৌ আমি প্ৰাৰ্থনা কৰোঁ। হে প্ৰভু, মই জানো যে আৰু মানুহ আহিব পাৰিব, কিন্তু মই প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ সহায় খুজিছোঁ যাতে তোমাৰ বাক্য আমাৰ মনত থাকিব, যাতে সেই বিষয় মানুহে পাহৰি নাযাব আৰু বেলেগ চিন্তালৈ নাযাব। প্ৰভু, মই প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ সহায় খুজিছোঁ যাতে সব মানুহে এবিধ ধৰণৰ পাপ বুজিব আৰু এই পাপৰ পৰা মুক্তি পাব, ক্ষমা পাব, যীশুখ্ৰীষ্টৰ নামত। আমেন। অ'কে, তো যাত্রা পুস্তক 20 অধ্যায় 13 পদ, ইয়াতে লিখা আছে, তুমি নৰ বধ নকৰিবা। আমি পঢ়ি আছো যাত্রা পুস্তক, এইটো আচলতে বহু দিনৰ আগতে ইছৰাইল মানুহবিলাকৰ মাজত মুছিৰ কালত ঈশ্বৰে বহুত আইন দিছে, কিন্তু এই 10টা সিহঁতৰ বাবে প্ৰধান আছিল। তো কেইটা সপ্তাহমানৰ বাবে মই প্ৰচাৰ কৰিছিলোঁ এই বিষয় লৈ, পাপ মানে কি। পাপ আচলতে বহুত ডাঙৰ এটা বিষয় আৰু এটা সংজ্ঞা। পাপৰ অৰ্থ হৈছে যেতিয়া ঈশ্বৰৰ আইন আৰু আদেশ আমি নামানো, আমি উলংঘন কৰোঁ বা পালন নকৰোঁ। তো এই 10টা আইন ঈশ্বৰে মানুহক দিছিলে, আৰু তাৰ বাহিৰত আৰু বহুত আইন আছে, কিন্তু এই 10টাৰ আইন মানুহৰ মাজত মানে আচলতে বহুত পাপ কাম আৰু ধাৰ্মিক কাম অলপ সংক্ষিপ্তকৈ ব্যাখ্যা কৰে। তো যেতিয়া লিখা আছে তুমি নৰ ভদ নকৰিবা, মই অলপ বুজাই দিব লাগিব। এই আইনৰ ভিতৰত বহু ধৰণৰ পাপ থাকিব পাৰে আৰু ওলাই আহিব পাৰে, আৰু ধাৰ্মিকতাৰ কাম ইয়াতেও আছে। তো প্ৰত্যেক আইন যে ঈশ্বৰৰ পৰা আহিছে এটা সাধাৰণ অৰ্থ আছে আৰু এটা আত্মিক অৰ্থ, এটা গভীৰ অৰ্থ। তো আজি ৰাতি এই সাধাৰণ অৰ্থৰ সময়ত, এই সাধাৰণ অৰ্থৰ বাবে আমি বেছি সময় নিদিওঁ, বিশেষকৈ আত্মিকভাৱে এইটোৰ মানে কি আমি চাওঁ। কিন্তু কিয় এই বিষয়ে আজি ৰাতি কিয়, আপোনালোকে সকলো আহিছে এই ৰুমত, এই ঘৰত ঈশ্বৰৰ বাক্য শুনিবলৈ, তো কিয় নৰভদৰ ওপৰত বা সত্যাকৰৰ ওপৰত মই প্ৰচাৰ কৰোঁ আৰু শিকাই দিওঁ? এটা কাৰণ আছে। ধৰক এজন মানুহ বহি আছে থানাত আৰু তেওঁৰ সন্মুখত এজন বিচাৰক, আৰু বাৰে বাৰে গণ্য গণ্য তেওঁৰ গোটেই জীৱন, তেওঁৰ গোটেই অপৰাধ, তেওঁৰ গোটেই পাপ, বেলেগ ধৰণৰ পাপ এক এককৈ প্ৰকাশ হৈ গৈ আছে। এই মানুহে কি কৰিলে সেই দিনত, এই মানুহে কি কৰিলে, কি বেয়া কাম কৰিছিলে, কি বেয়া অপৰাধ কৰিছিলে, এক এককৈ সেই বিচাৰক ফৰহি আছে তেওঁৰ কেছটো। আৰু সেই মানুহজন বহুত লাজ পাইছে, বহুত ভয় খাইছে, তেওঁৰ ভৱিষ্যত বহুত শাস্তি পাব। সেই মানুহজন আচলতে গোটেই পৃথিৱীৰ দৰে সব মানুহে ঠিক সেই মানুহজনৰ নিচিনা। বাইবলত লিখা আছে এদিন আমাৰ বিচাৰ দিন আহিব আৰু যীশুখ্ৰীষ্টই আমাক বিচাৰ কৰিব। যীশু আমাৰ ঈশ্বৰ হয়, আমাৰ সৃষ্টিকৰ্তাৰ সৃষ্টিকৰ্তা হয়। এদিন বাইবলত লিখা আছে যে সব মানুহে নিজৰ জীৱনৰ কাম, নিজৰ জীৱনৰ কৰ্ম প্ৰকাশিত হৈ যাব। যি যি বেয়া আছিলে এইটো ঠিক আইনমতে এইটো প্ৰকাশিত হৈ যায় আৰু শাস্তি পাব। সব মানুহে ঠিক সেই আসনত বহিব। বিচাৰক অকল মানুহৰ বিচাৰক নহয়, এই গোটেই জগতৰ বিচাৰকৰ সন্মুখত বহিব আৰু সব মানুহৰ কেছ শুনা যাব। সেই দিন সব মানুহৰ পাপ, যীশুৱে ক'লে মই যি যি কৈছিলোঁ আপোনালোকক, এদিন আপোনাৰ বিচাৰত মোৰ কথা আপোনাক বিচাৰ কৰিব। আৰু যীশুৱে ক'লে যে মুচি যি যি কৈছিলে আগতে পুৰণি নিয়মত, বিচাৰ দিন আহিলে মুচিৰ কথা আপোনাক বিচাৰ কৰিব আইনমতে। আজি ৰাতি মুচিৰ কথা আমি পঢ়ি আছোঁ, সেইকাৰণে এই বিষয় মই বাছি ল'লোঁ, কাৰণ মই জানো যে এদিন আমাৰ সকলোৰ বাবে এইটো গুৰুত্বপূৰ্ণ হ'ব। মুচি কি ক'লে, এই সব আদেশ মুচিৰ পৰা অহা নাই, ঈশ্বৰৰ পৰা, মানুহৰ আদেশ নহয়, এইটো আমাৰ সৃষ্টিকৰ্তাৰ। সেইকাৰণে আপোনালোকে মন দি শুনিব লাগিব। আগতে এই প্ৰথম পাঁচটা আমি পঢ়িছিলোঁ, আজি ৰাতি এই সপ্তাহ তেৰ নম্বৰ, তেৰ পদ, ছয় নম্বৰ আদেশ, তুমি নৰ্ভদ নকৰিবা। এই সাধাৰণ অৰ্থ কি? সাধাৰণ অৰ্থ আমি সকলো জানো, বেলেগ মানুহক হত্যা কৰা, যেতিয়া মানুহে পৰস্পৰক মাৰে এইটো বহুত বেয়া, কিন্তু এইটো প্ৰায় হয়। সাধাৰণ হিচাপে প্ৰতিদিন এই জগতত এই পাপ কাম চলি আছে, কৰিবলৈ হৈ আছে, গুৱাহাটীত নহ'লে ভাৰতত, ভাৰতত নহ'লে বেলেগ দেশত এজন মানুহক হত্যা কৰা হ'ল। ইমান বেয়া, আৰু ঈশ্বৰে স্বৰ্গৰ পৰা শুনিব পাৰিব, চাব পাৰিব। বাইবেলত লিখা আছে যেতিয়া মানুহৰ তেজ ওলাই আহে, মাটিত ভৰি থাকে, মাটিৰ পৰা মানুহৰ তেজ চিঞৰি আছে, ঈশ্বৰে শুনিব পাৰে। মাজে মাজে যেতিয়া মানুহে ইমান বেয়া অপৰাধ কৰে, পুলিচ বুজি নাপায় আৰু সেই মানুহৰ শাস্তি এই জীৱনত নাহে, কিন্তু আমাৰ বিচাৰকৰ্তা শুনে, আমাৰ বিচাৰকৰ্তা স্বৰ্গৰ পৰা চাব পাৰিব। এইটো বহুত গুৰুত্বপূৰ্ণ। তো আচলতে মুচিৰ আগতে এই সাধাৰণ অৰ্থ বুজাইছে মানে ইজনে সিজনক যেন আমি নামাৰিম, এইটো সাধাৰণ কথা। মানে মানুহৰ লগত ভাল ব্যৱহাৰ কৰিব লাগিব আৰু বেলেগ মানুহক ক্ষতি নকৰিম, হানি নকৰিম। কিন্তু এটা সমস্যা আছিল, সিহঁতৰ কালত বহুত পাপ কাম চলিছিলে, আনকি এই হত্যা কৰা, আনকি এই বধ কৰা। যেনে বাইবলৰ প্ৰথম পৃষ্ঠা, প্ৰথম অধ্যায় আৰু পৃষ্ঠাকেইটা প্ৰথম ফালে কি দেখা যায়, আদম আৰু হাৱা প্ৰথম সৃষ্টি। ঈশ্বৰে আদম আৰু হাৱাক সৃষ্টি কৰিছিলে তেওঁৰ জগতত বাস কৰিবলৈ, তেওঁৰ ইচ্ছা পূৰ্ণ কৰিবলৈ, যেন এটা বন্ধুত্ব হৈ থাকিব। ঠিক এটা পৰিয়ালৰ দৰে মানুহ ঈশ্বৰৰ সন্তানৰ দৰে আছিলে। কিন্তু আদম আৰু হাৱাৰ প্ৰথম বাচ্চা কোন? কইন। কইন আৰু দ্বিতীয় বাচ্চা হেবল। কইন আৰু হেবল সিহঁতৰ কাহিনী কি হ'ল? কইন হিংসাৰ বাবে হেবলক মাৰিছিলে, এইটো প্ৰথম হত্যা কৰা। আৰু এইটো হৈ গ'ল ঠিক আমাৰ প্ৰথম সন্তানৰ জীৱনত। মানে তেওঁৰ দেউতা মা অপৰাধ কাম, এই বেয়া কাম কৰা নাই, কিন্তু সিহঁতৰ প্ৰথম বাচ্চা, প্ৰথম ল'ৰা এজন হত্যাকাৰী। সেইদিনৰ পৰা এই পৃথিৱী পাপ পূৰ্ণ হৈ গ'ল, ঈশ্বৰৰ শাস্তি সিহঁতৰ ওপৰত। কিন্তু মই কৈ আছোঁ ঈশ্বৰৰ শাস্তি সকল মানুহৰ ওপৰত। সেইকাৰণে এইটো গুৰুত্বপূৰ্ণ। ইমান তেজ, ইমান ৰক্তপাত এই জগতত হৈছিলে, তো এইটোৰ আনকি সাধাৰণ হিচাপে এই আদেশ গুৰুত্বপূৰ্ণ। এটা ইতিহাস আছে, এই জগতৰ ইতিহাস ভাল নহয়, বহুত বেয়া। ঈশ্বৰে নিশ্চয় খং কৰিব, ঈশ্বৰে নিশ্চয় শাস্তি দিব। আমাৰ পৃথিৱীৰ অৱস্থা বহুত বেয়া। কিন্তু আজি ৰাতি এই সাধাৰণ অৰ্থৰ ওপৰত মই বেছি নকওঁ, কাৰণ মই আশা কৰোঁ, মই বিশ্বাস কৰোঁ যে এই ৰুমত এনেদৰে হত্যা কৰা আজিলৈকে হোৱা নাই। আপোনালোকে একফালে হত্যাকাৰী নহয়, বেলেগ মানুহক মাৰা নাই, হয়নে নহয়? এইটো যেতিয়া আমি চাওঁ এইটো ইমান বেয়া, তো মই বিশ্বাস কৰোঁ যে এই ৰুমত সেইদৰে সাধাৰণ হিচাপে হত্যাকাৰী নাই। সেইকাৰণে মই বেছি সময় নিদিওঁ সাধাৰণ হিচাপে এইটোৰ অৰ্থ। কিন্তু এটা গভীৰ অৰ্থ আছে, এটা আত্মিক কথা আছে ইয়াতে। এইটো বুজাইছে আত্মিক হত্যা কৰা আৰু মানুহক মাৰা। তো মই অলপ ভাঙি পাতি ক'ম। বেলেগ ধৰণৰ কাৰণৰ বাবে মানুহে ইজনে সিজনক আক্ৰমণ কৰে, ধ্বংস কৰে। পইচাৰ কাৰণে হ'ব পাৰে, লোভ হিংসাৰ কাৰণে, ধৰ্মৰ হিংসা বা ক্ষমতা পোৱাৰ বাবে ৰজা মানুহ মাজে মাজে ডাঙৰ হ'বলৈ আন এটা ৰজা বা আন এটা ৰাজকোঁৱৰ মাৰে যাতে সি ৰজা হ'ব। বা বেলেগ ধৰণৰ পৰিস্থিতিত মানুহে ইমান এই বেয়া কাম কৰে। আৰু যেতিয়া আমি চাওঁ এইটো বহুত বেয়া, আমি আনকি মানুহৰ অন্তৰত আমাৰ দুখ লাগিছে, আমি দুখ পাওঁ, বেয়া লাগিছে। যেতিয়া কি হ'ল, ইতিহাসত এজন ৰজা আছিল ফাৰৱান, মিছৰ দেশত, ইজিপ্ত দেশত। ইজৰাইল মানুহৰ সময়ত যেতিয়া বন্দী অৱস্থাত আছিলে, সেই ৰজা ফাৰৱান কি কৰিছিলে, এটা আদেশ দিছিলে যাতে যিহুদী মানুহে বেছি বাঢ়ি নাযায়, সিহঁতৰ জনসংখ্যা যাতে বেছি ডাঙৰ নহয়, প্ৰত্যেক ল'ৰা বাচ্চা যেতিয়া জন্ম হয় এই নাইল নদী যি আছিলে, সেই প্ৰত্যেক বাচ্চাটোক তাতে পেলাই দিব যাতে ডুবি মৰিব। ইমান নিষ্ঠুৰ মানুহ, ইমান বেয়া ৰজা, বহুত ল'ৰা সন্তান বধ কৰিলে। যেতিয়া আমি শুনো বেয়া লাগিছে বা কেইটা বছৰ আগতে ভাৰতৰ ঠিক ওচৰত আন এটা দেশ আছে কেম্বোডিয়া। কেম্বোডিয়া কি হ'ল, কমিউনিষ্ট পাৰ্টি যি আছিল যেতিয়া ক্ষমতা পাব বিচাৰিলে হাজাৰ হাজাৰ মানুহক ভোট কৰিলে। যদি ডাঙৰ মানুহ বা ডাঙৰ মাইকী হ'ল মানে গুলি কৰিছিলে, কিন্তু যেতিয়া ল'ৰা ছোৱালী কি কৰিছিলে, গুলি দিয়া নাই, সিহঁতৰ কম মানে পইচাৰ বাবে গুলি দিয়া নাই, গুলি কৰা নাই, সিহঁতক গছৰ ওপৰত খুবাইছে আৰু মাৰি পেলাইছে। ইমান বেয়া, যেতিয়া আমি শুনো বেয়া লাগিছে। বা আমেৰিকাত এজন মানুহৰ দুৰ্নাম হৈছে ডেভিড বাৰ্কোৱিটছ। সেই মানুহজন আমেৰিকাত বহুত ছোৱালীজনক বধ কৰিলে, হত্যা কৰিলে। যেতিয়া তেওঁৰ কাহিনী আমি শুনিছিলোঁ, ইমান মন্দ, ইমান খুচিত, তেওঁৰ কোনো কাৰণ নাছিল। তেওঁ কৈছিলে, মোৰ মনত এটা এটা কণ্ঠস্বৰ মই শুনিছিলোঁ, এটা মাত মই শুনিছিলোঁ, ছয়তনৰ মাত যে ছোৱালীক বধ কৰিব লাগিব। তো প্ৰত্যেক ৰাতি মানে বহুবাৰ ওলাই গৈ আৰু ছোৱালীক পাই বধ কৰিলে, হত্যা কৰিলে। আনকি আমাৰ নিজৰ জাগাতে আমেৰিকাত, আমাৰ নিজৰ চাৰ্চৰ ভিতৰত, আমাৰ নিজৰ মণ্ডলীত খ্ৰীষ্টান হোৱাৰ আগতে কেইজনমান মাইকী আছিলে মানে যি গৰ্ভৱতী হৈ গৈছে আৰু ইচ্ছা নাথাকাৰ বাবে নিজৰ মানে গৰ্ভত নিজৰ বাচ্চাটোক মাৰিলে, গৰ্ভপাত কৰিছিলে। এইটোও হত্যা কৰা, এইটো হয়। যেতিয়া আমি শুনো বহুত বেয়া লাগিছে, বহুত দুখ পাওঁ আৰু ঈশ্বৰক খং কৰে। কিন্তু মানুহে প্ৰায় ভুল কৰে, মানুহে ভাবে সেই চব মানুহজন যি মই কৈছিলোঁ, সেই চব মানুহজন সিহঁতে নৰকলৈ যোৱাৰ যোগ্য, সিহঁতে যেন নৰকত থাকিব। কিন্তু বাকী চব মানুহে আমি ঠিকে আছোঁ, আমি সৎ মানুহ, আমি ধাৰ্মিক মানুহ। মোৰ কাৰণ, মোৰ ইচ্ছা আজি ৰাতি যাতে চবেই বুজিব আমি আচলতে ধাৰ্মিক বা সৎ নহয়, আমাৰ জীৱনো বেয়া আৰু আত্মিকভাৱে আমি সকলো হত্যাকাৰী, সকলো এই আইন ঈশ্বৰৰ পৰা আমি নামানিছিলোঁ। কেনেকৈ? তো আন এটা পদ আমি পঢ়ো, নতুন নিয়মত জোহন আঠ, জোহন আঠ চৌৰাল্লিছ, জোহন আঠ অধ্যায় চৌৰাল্লিছ পদ, যীশুৱে আমাক অলপ সহায় কৰিব এই কথা বুজিবলৈ। হত্যা কৰা মানে কি, কোনে হত্যা কৰে? জোহন আঠ চৌৰাল্লিছ, জোহন পিছফালে হয়, অলপ সহায় কৰা, পাইছে নেকি চেট খিনি হওক, পাইছে? আচ্ছা, এইটো যীশুৰ কথা, ঠিক এই একেই বিষয়ৰ ওপৰত হত্যা কৰা। তোমালোকৰ পিতৃ ছয়তনৰ পৰাহে তোমালোক হলা, আৰু তোমালোকৰ সেই পিতৃৰ অভিলাষ পূৰ কৰিবলৈহে ইচ্ছা কৰা, সি আদিৰে পৰা নৰভদ্ধি আৰু সত্যত নাথাকে, কিয়নো তাত সত্য নাই। শুনিছিলে? তোমালোকৰ পিতৃ ছয়তান, ছয়তানৰ পৰাহে তোমালোক হলা, আৰু তোমালোকৰ সেই পিতৃৰ অভিলাষ পূৰ কৰিবলৈহে ইচ্ছা কৰা। সি আদিৰে পৰা নৰবদ্ধি আৰু সত্যত নাথাকে, কিয়নো তাত সত্য নাই। এইটো বুজাইছে কি? ইয়াতে এইটো বুজাইছে কি? এইটো বুজাইছে মানুহৰ পিতৃ কোন? এইটো বুজাইছে কি? এই সৰু পদটো বুজাইছে মানুহৰ ওপৰত, মানুহৰ অন্তৰত ছয়তানে কাম কৰিছে পাপ কাম কৰিবলৈ। ছয়তান এই জগতত বহুত চেষ্টা কৰে মানুহৰ প্ৰাণ, মানুহৰ জীৱন নষ্ট কৰিবলৈ। আনকি বাইবলত লিখা আছে মানুহৰ পিতৃ, মানুহৰ দেউতা ঈশ্বৰ নহয়, ছয়তান। কিয়? কাৰণ ঈশ্বৰ একফালে, ঈশ্বৰ আমাৰ দেউতা, আমাৰ স্বৰ্গীয় দেউতা, আমাক সৃষ্টি কৰিছিলে। আমি তেওঁৰ সৃষ্টি হোৱাৰ বাবে তেওঁৰ সন্তানৰ দৰে। কিন্তু কি হ'ল, একদম আদিৰ পৰা ঈশ্বৰক বাদ দি ছয়তানৰ দল আমি যোগ কৰিছিলোঁ। এজন সন্তানৰ দৰে তেওঁৰ পৰিয়ালত তেওঁৰ ইচ্ছা আমি কৰিছিলোঁ, মানে বেয়া কামত। যেনে আদম আৰু হাৱাৰ সময়তে কি হ'ল, ঈশ্বৰৰ কথা নুশুনিলে, ছয়তানৰ কথা বিশ্বাস কৰিলে। সেইকাৰণে যীশু সঁচাকৈ ক'লে পাপী মানুহে ছয়তানৰ সন্তান, আৰু তেওঁ ক'লে ছয়তান এজন নৰবদ্ধি, এজন হত্যাকাৰী। ছয়তান এই কাম চেষ্টা কৰে, মানে মানুহৰ অন্তৰত পৰীক্ষা দিবলৈ আৰু বুদ্ধি দিবলৈ, যাতে মানুহে ঠিকেই একে পাপ কৰিব। বাইদেউ এই ছাইডত বহা। আচ্ছা, ছয়তানে কি বিচাৰে? ছয়তান বিচাৰে যাতে সব মানুহে মৰিব আৰু নৰকলৈ যাব। এইটো ছয়তানৰ ইচ্ছা। ছয়তানে আপোনালোকৰ অন্তৰত কাম কৰি আছে যাতে আপোনালোকেও ঠিক তেওঁৰ দৰে হত্যা কৰিব, পৰস্পৰক বধ কৰিব। এইটো ছয়তানৰ ইচ্ছা, এইটো ছয়তানৰ ৰাজ্য গোপনকৈ চলি আছে সব মানুহৰ ভিতৰত। যীশু কোৱা নাই যে আপোনালোকে ঠিকে আছে, আপোনালোকে ধাৰ্মিক মানুহ। যীশুৱে কৈছিলে আপোনাৰ পৰিয়াল, আপোনাৰ আচল পৰিচয় কি? ছয়তানৰ সন্তান, ঠিক এজন হত্যাকাৰীৰ নিচিনা। অকল যিহুদীবিলাক মানুহৰ বাবে নহয়, সব জাতি, সব জাগাতে হত্যাকাৰী কাম, হত্যা কৰা মানুহৰ অন্তৰত থাকে। আন এটা পদ মতি পাঁচ, অলপ আগতে মতি অধ্যায় পাঁচ, এইটোও যীশুখ্ৰীষ্টৰ কথা। একুশ আৰু বাইশ পদ, মতি পাঁচ অধ্যায় একুশ, একুশ আৰু বাইশ, তুমি নৰ বধ নকৰিবা, আৰু যিকোনোৱে নৰ বধ কৰে সি সুদ বিচাৰত দণ্ডৰ পাত্ৰ হ'ব। ইয়াক যে পূৰ্বকালৰ মানুহবিলাকৰ আগত কোৱা হৈছিল তাক তোমালোকে শুনিলা, কিন্তু মই তোমালোকক কওঁ, যিকোনোৱে ভায়েকক খং কৰে তেওঁ সুদ বিচাৰত দণ্ডৰ পাত্ৰ হ'বা, আৰু যিকোনোৱে ভায়েকক নিৰ্ভূত বোলে তেওঁ মহাসভাত দণ্ডৰ পাত্ৰ হ'ব, আৰু যিকোনোৱে ভায়েকক মূৰ্খ বোলে তেওঁ অগ্নিময় নৰকত দণ্ডৰ পাত্ৰ হ'ব। আমেন। যীশুৱে যীশুখ্ৰীষ্টই কি ক'লে? যীশুখ্ৰীষ্টই ক'লে, তোমালোকে শুনিছিলা এই আদেশ, এই আইন নৰ্বধ নকৰিবা, কিন্তু যীশুখ্ৰীষ্টই ক'লে আৰু মই আজি ৰাতি ক'ম, আচল আত্মিক হত্যা কৰা এইটো হয়, বধ কৰা হয় যেতিয়া মানুহে ঘৃণ কৰে, যেতিয়া মানুহে আন এজন মানুহৰ লগত খং কৰে। ভায়েকক খং কৰিলে, অন্তৰত যদি খং থাকে, যদি আন এজন মানুহৰ বাবে ঘৃণ আছে, এইটো ঠিক হত্যাকাৰ নিচিনা। ঈশ্বৰে চাব, ঈশ্বৰে বিচাৰ কৰিব, ঈশ্বৰে শাস্তি দিব। আনকি ইয়াতে লিখা আছে, মূৰ্খ যদি বেলেগ এজন মানুহ আপুনি মূৰ্খ মাতিছে, মূৰ্খ বুলি কৈছিলে, এই ভাৱ কাম কৰাৰ বাবে ঈশ্বৰে আপোনালোকক নৰকলৈ পঠাই দিব। বুজি পাইছে? ইয়াতে লিখা আছে, অগ্নিময় নৰক য'ত জুই আছে, নৰক সদায়ৰ বাবে, নৰক জুই জ্বলায়, নৰক ঈশ্বৰৰ শাস্তি দিয়াৰ জাগা। যিজনে খং কৰে, যিজনে বেলেগ মানুহক ঘৃণ কৰে, হত্যাকাৰী, অন্তৰত হত্যাকাৰী। আচলতে এইটো বহুত স্পষ্ট, যেতিয়া আমি অলপ ভাবোঁ এই বিষয়ৰ ওপৰত, এইটো স্পষ্ট হৈ যাব। হত্যা কৰা, যদি আন এজন মানুহে হত্যা কৰে, কিয়, কাৰণটো কি, বেলেগ ধৰণৰ কাৰণ আছে, কিন্তু প্ৰথমতে এইটো সদায় অন্তৰত জন্মায়, এই বেয়া ইচ্ছা, এই বেয়া মানে খং। খং মানুহৰ প্ৰথম খোজ চৈতানৰ পথত হত্যা কৰিবলৈ। খং নাথাকিলে বা এই বেয়া চিন্তা নাথাকিলে তেওঁৰ কৰ্ম এনেদৰে বেয়া নহ'ব, অপৰাধ নাহিব। কিন্তু আমাৰ প্ৰথম খোজ চৈতানৰ পথত, যেতিয়া আমি প্ৰথমতে পাপ কৰোঁ, অন্তৰত ঈশ্বৰে চাব পাৰে আৰু ঈশ্বৰৰ চকুত আমি সকলো হত্যাকাৰী। যদি আমাৰ মুখৰ পৰা আহে, যদি আমাৰ হাতৰ পৰা আমি কাজিয়া কৰোঁ বা যুদ্ধ কৰোঁ, বা আনকি যেতিয়া আমাৰ অন্তৰত এইটো থাকে আৰু মানুহে নুবুজে আমাৰ খঙাল অৱস্থা, যেতিয়া গোপন হৈ থাকে, সব সময়তে সব ক্ষেত্ৰত ঈশ্বৰে চাব পাৰিব আৰু ঈশ্বৰ পবিত্ৰ হোৱাৰ বাবে এইটো ভাল নাপায়। ঈশ্বৰে সেইকাৰণে আমাক সৃষ্টি কৰা নাই। মই কিছু উদাহৰণ দিওঁ, মাজে মাজে এইটো ওলাই আহে, ল'ৰা ছোৱালী কাজিয়া কৰে, ডাঙৰ মানুহে যুদ্ধ কৰে, এইটো হ'ব পাৰে দেশত, ঘৰত, স্কুলত, ৰাস্তাত, সব সময়তে যদি আমি চাওঁ মানুহে কাজিয়া কৰি আছে, মানুহে ইজনে সিজনক ক্ষতি কৰে, আক্ৰমণ কৰে আৰু খং কৰে। যেনে কি, এবাৰ মই বাংলাদেশত আছিলোঁ গাঁৱত, তো মোৰ অলপ জৰুৰী কাম, সেইকাৰণে গাঁৱৰ পৰা মই ওলাই গৈছোঁ আৰু মোৰ সব বেগ চেগ মানে পেক কৰি গুচি গ'লোঁ। কি হ'ল, যাত্ৰা মই ৰিক্সাত আছিলোঁ আৰু ৰাস্তাৰ মাজতে মানে গৈ গৈ মই দেখিছিলোঁ বাও ছাইডত দুজন ল'ৰা একেলগে খেলি আছে। মই ভাবিছিলোঁ, অহ কি ধুনীয়া এই অৱস্থা। কিন্তু যেতিয়া বাছ ষ্টেণ্ড মানে যেতিয়া বাছ ষ্টেণ্ড মই পাই গ'লোঁ, মই বুজি পাইছিলোঁ, অঁ মোৰ পাছপৰ্ট ঘৰত আছে, উভতি যাব লাগিব। উভতি যাওঁতে এই একে দুজনক সৰু ল'ৰা মই দেখিছিলোঁ কাজিয়া কৰিছিলোঁ, মানে ডিঙিত হেঁচা ধৰিছিলে, মুখত লাঠি কৰিছিলে, ইমান বেয়া কাজিয়া, সৰু সৰু ল'ৰা। আৰু অন্তৰত মই দুখ পাইছোঁ, বেয়া লাগিছে, বহুত বেয়া লাগিছে, এই আক্ৰমণ, এই মানে খং, আৰু সিহঁতৰ খং ওলাই আহিছে, অন্তৰৰ পৰা হাতেৰে আৰু শৰীৰেৰে যুদ্ধ কৰিছে হত্যাকাৰীৰ নিচিনা। আনকি মোৰ নিজৰ জীৱনত আমেরিকাত যেতিয়া মই সৰু আছিলোঁ, সৰু কালত স্কুলত আমি সকলো ল'ৰা ছোৱালী সকলো প্ৰায় কাজিয়া কৰিছিলোঁ, যুদ্ধ কৰিছিলোঁ। আৰু যুদ্ধ কৰাৰ পিছত যি যি ল'ৰা বেছি শক্তিশালী হৈছে, বেছি মানে ডাঙৰ হৈছে, জিতি গৈছে, মানে হেৰি কৰিছিলে, মানে গৰ্ব কৰিছিলে, নিজৰ ওপৰত মানে ভাল পাইছে যে মই এজন শক্তিশালী ল'ৰা, মই যিকোনো মানুহক মই মাৰিব পাৰোঁ, মই পৰাস্ত কৰিব পাৰোঁ। এনেদৰে আমি বেয়া বেয়া কথা কৈছিলোঁ আৰু আমাৰ অন্তৰত আনন্দ আছিল, পাপত আনন্দ কৰিছিলোঁ, ঠিক হত্যাকাৰীৰ নিচিনা সৰু অৱস্থাত মাজে মাজে ওলাই আহে। মই বহুবাৰ ভাৰতত দেখিছিলোঁ ৰাস্তাত আৰু আনকি গাড়ীতে, মানে বাছখনত মানুহে কাজিয়া কৰিছিলে, ইমান বেয়া লাগিছে যেতিয়া দেখিছিলোঁ। কিন্তু এইটো প্ৰায় ওলাই নাহে, বহুবাৰ গোপন হৈ থাকে। যেনে কি, এটা পৰিয়ালত স্বামী আৰু পত্নী ইজনে সিজনক ঘৃণ কৰে, ভাল নাপায়, সিহঁতৰ সম্পৰ্ক বহুত বছৰ আগতে নষ্ট হৈ গ'ল, ধ্বংস হৈ গ'ল, এই খং অন্তৰত থাকে। বা দেউতা আৰু ল'ৰা, মা আৰু ছোৱালী, আনকি ককা ভায়েকক মানে ভিতৰত এক খং থাকিব পাৰে, বহুবাৰ থাকে। মানুহে ঘৰত বা গাঁৱত বা যিকোনো জেগাতে বেলেগ মানুহৰ বাবে খং থাকে, ভাল নাপায়, এই খং ঈশ্বৰৰ চকুত পাপ, যেতিয়া ওলাই আহে আনকি যেতিয়া ভিতৰত থাকে। আন এটা পদ মই দেখাই দিওঁ, প্ৰথম জোহন 3, প্ৰথম জোহন 3 অধ্যায়, এইটো বাইবলৰ পিছফালে, জোহনৰ প্ৰথম পত্ৰ, জোহন নহয় প্ৰথম জোহন, আহক বহা, প্ৰথম জোহন 3 অধ্যায় পোন্ধৰ পদ, প্ৰথম জোহন 3:15, আজি ৰাতি আমাৰ প্ৰচাৰ হৈছে হত্যা কৰা, হত্যা কৰালৈ, এই পাপ লৈ মই প্ৰচাৰ কৰি আছো। আৰু মই কৈ আছো যে অন্তৰত হ'ব পাৰে। 3:15, যিকোনোৱে নিজ ভায়েক ঘৃণ কৰে তেওঁ নৰবদ্ধি, আৰু কোনো নৰবদ্ধিৰ অন্তৰত অনন্ত জীৱন নাথাকে, ইয়াক তোমালোকে জানা। তেওঁ আমাৰ কাৰণে নিজৰ প্ৰাণ দিয়াতে আমি প্ৰেমৰ তত্ত্ব জানিবলৈ পালোঁ, আৰু আমিও ভাইবিলাকৰ কাৰণে নিজ নিজ প্ৰাণ দিয়া উচিত। এইটো বুজাইছে কি, আমাৰ কৰ্ম হোৱা উচিত প্ৰেম কৰা, মানুহক সহায় কৰা। কিন্তু কি হয়, আনকি ভাইৰ বাবে মাজে মাজে নিজ ভায়েকক মানুহে ঘৃণ কৰে, নিজ পৰিয়ালক মানুহে ঘৃণ কৰে। মই যেতিয়া প্ৰথমতে ফৰিছিলোঁ, মই আমেৰিকাত আছিলোঁ, সেই সময়ত বহুত সৰু আছিলোঁ, আৰু এই বাক্য পঢ়োঁতে মোৰ ভিতৰত এটা ভয় আহিছে। মই শুনিছিলোঁ ঈশ্বৰৰ বাক্য, মই বুজি পাইছোঁ, কাৰণ মোৰ নিজৰ পৰিয়ালত মোৰ ককায়েক মানে আমাৰ সম্পৰ্ক বেছি ভাল নাছিল, তেওঁক অন্তৰত মই ঘৃণ কৰিছিলোঁ। এইটো পঢ়াৰ পিছত মই বুজি পাইছোঁ যে মই আচলতে এজন নৰভদ্ৰী, মই এজন হত্যাকাৰী। বুজি পাইছে, মানুহে যিজনে ঘুলি কৰিব মানে বা যিজনে মানুহক কাটিব, মানুহক মাৰিব, এইটো নিশ্চয় বেয়া। কিন্তু যিজনে ঘৃণ কৰে সেই মানুহজনৰ দুখো আছে, পাপো আছে, একে পাপ কিন্তু অন্তৰত থাকে, এই খং ঈশ্বৰে সহিব নোৱাৰে, ঈশ্বৰৰ চকুত এইটো ঠিক হত্যা কৰাৰ নিচিনা। নহ'লে বা কি হয়, টিভিত মানুহে বেয়া ছবি চায়, বেয়া চিনেমা চায়, এই ছবিত এই চিনেমা মানুহে কাজিয় কৰে, যুদ্ধ কৰে, পৰস্পৰক হত্যা কৰে আৰু মানুহে হাঁহে, মানুহে ভাল পায়। বহুত আগতে এই পাপ চলি আছিলে, আনকি টিভিৰ আগত ইতিহাসত এটা জাগা আছিল ৰোম দেশত, ৰোমত এটা জাগা আছিল কলাচিয়াম, কলাচিয়াম এটা ষ্টেডিয়ামৰ দৰে, কিন্তু সিহঁতৰ খেল কি আছিল, ক্ৰিকেট নহয়। তাতে হাজাৰ হাজাৰ মানুহ আহিব, গোট খাব, বহিব এটা ঘটনা চাবলৈ। কিছু দুখীয়া মানুহ, কেইজনমান দাস আৰু চাকৰ মানুহ সিহঁতে লৈ আহিব ষ্টেডিয়ামৰ ভিতৰত, সিহঁতৰ ওপৰত অত্যাচাৰ কৰিব, আক্ৰমণ কৰিব, মানে তৰোৱাল এৰি সিহঁতে মাৰিব, মাৰি পেলাব সিহঁতক। নহ'লে বা সিহঁতৰ ওপৰত ডাঙৰ ডাঙৰ জন্তুক, বাঘ সিংহ মানে দিব ধ্বংস কৰিবলৈ। ইমান বেয়া আছিল, কিন্তু কাৰ পাপ বেছি, সেই মানুহজন যাৰ হাত তৰোৱাল আছে, নে সেই মানুহজন ষ্টেডিয়ামত মানে হাঁহি আছে, চাই আছে, ভাল পাইছে? অন্তৰত চব মানুহ, সেই হাজাৰ হাজাৰ মানুহ অন্তৰত হত্যাকাৰী। কিন্তু যেতিয়া মানুহে টিভি চায় আৰু এই বেয়া চিনেমা চায়, হাঁহে, আনন্দ কৰে, এইটোও পাপ। আৰু মানুহে ভাল পায় এটা কাৰণ, সিহঁতৰ অন্তৰত এই ঘিণ, এই খং, সত্যতা থাকে, হত্যা কৰা। আমি সকলো ঈশ্বৰৰ চকুত হত্যাকাৰী। বাইবলত লিখা আছে হত্যাকাৰীৰ অংশ নাই ঈশ্বৰৰ ৰাজ্যত, সিহঁতৰ কোনো পুৰস্কাৰ নাই, সিহঁতে স্বৰ্গলৈ যাব নোৱাৰে। আমি যদি হত্যাকাৰী হওঁ, তেনেহ'লে ঈশ্বৰৰ ক্ৰোধ, ঈশ্বৰৰ শাস্তি আমাৰ ওপৰত। আৰু মোৰ শেষৰ কথা এই, আমাৰ কথা যি আমাৰ মুখৰ পৰা আহে, এইটো হত্যাকাৰীৰ নিচিনা। যেনে আমাৰ কথা যদি বেয়া হয়, যদি বেলেগ মানুহক মই অপমান কৰোঁ, অসন্মান কৰোঁ, মই গালি পাৰোঁ, মই বহুত বেয়া বেয়া কথা কওঁ, এইটো ঈশ্বৰৰ চকুত এটা কাজিয়া, এটা আক্ৰমণ মানুহৰ বিৰুদ্ধে, আৰু ঈশ্বৰে ভাল নাপায়। বাইবলত লিখা আছে মানুহে যেতিয়া ঘিণ কৰে, আনকি যীশুখ্ৰীষ্ট কি ক'লে অলপ আগতে আমি পঢ়িছিলোঁ, মূৰ্খ যদি কয়, মূৰ্খ বা গাধা বা এনেদৰে যদি অপমান কৰোঁ, যদি খং ভাৱ আছে আমাৰ অন্তৰত আৰু মুখৰ পৰা ওলায়, এইটো এটা আক্ৰমণৰ দৰে, আমাৰ কথা ঠিক এটা, আমাৰ জিহ্বা ঠিক এটা তৰোৱালৰ দৰে মানুহক মাৰিব পাৰোঁ, আমাৰ চব কথা এটা জুইৰ দৰে মানুহক আমি জ্বলাই দিওঁ, সিহঁতৰ জীৱন নষ্ট কৰোঁ, ধ্বংস কৰোঁ, এইটো ইমান বেয়া। মানুহে গোপনে বেয়া বেয়া গোপন গোপন কথা কয় বেলেগ মানুহৰ বিৰুদ্ধে, পৰিয়ালৰ বিৰুদ্ধে বা চুবুৰীয়াকৰ বিৰুদ্ধে, এইটো হত্যা কৰা। মানুহে অপমান কৰে, মানুহে চুৰি আছে, মাজে মাজে খং ইমান বাঢ়ি যায়, মানুহে চুৰিব সিহঁতৰ বেয়া কথা ফোনত বা মুখে মুখে চুৰিব খং থকাৰ বাবে, এইটো নিশ্চয় বহুত বেয়া, ডাঙৰ পাপ। যেতিয়া মই প্ৰায় 3-4 বছৰ আগত আন এটা চহৰত মই থাকিছিলোঁ, নতুন ঘৰলৈ মই শ্বিফ্ট কৰিছিলোঁ, তো সেই ঘৰত মই প্ৰায় নেট ইউজ কৰোঁ, ইণ্টাৰনেট। তো এদিন 3 জন মানুহ আহিছে আমাৰ ঘৰত, এজন ডাঙৰ মানুহ আৰু তেওঁৰ 2জন সৰু মানে ডেকা ল'ৰা সহায় কৰিবলৈ, এটা এছিষ্টেণ্ট হিচাপে কাম কৰে। এই 3জন ইণ্টাৰনেট মানে লগাই দিব, চ' আমাৰ ঘৰত আহিছে নেট মানে লগাই দিবলৈ, আৰু বহুত সময়ৰ বাবে এইটো হোৱা নাই, কিয় নাজানো। আমি দেখিছিলোঁ, আমি চিন্তা কৰিলোঁ, কিন্তু কোনো মানে উপায় নাই, ইন্টারনেট চলা নাই, এইটো ভালদৰে হোৱা নাই। তো শেষত কি হল, সেই ডাঙৰ মানুহজনক দেখিছিলে এই দ্বিতীয়জন ল'ৰা এটা ভুল কৰিছিলে, এটা ভুল নম্বৰ এটা জাগাত কম্পিউটাৰত টাইপ কৰিছিলে, আৰু সেই সৰু ভুলৰ বাবে আধা ঘণ্টা বা 40 মিনিট মানে এনে গ'ল, মানে অৱশেষত এইটো ঠিক হৈ গ'ল। কিন্তু সেই মানুহজন কৈছে কি, একদম চিঞৰিলে, মূৰ্খ, এনেদৰে খুব খঙেৰে। আৰু মোৰ মনত যীশুখ্ৰীষ্টৰ বাক্য পৰিছিলে, যিজনে মূৰ্খ বুলি কয় নৰকলৈ যোৱাৰ যোগ্য, নৰকৰ জুইৰ বাবে যোগ্য। মোৰ মনত পৰিছে আনকি আমাৰ অপমান কথা ঈশ্বৰৰ চকুত হত্যা কৰাৰ নিচিনা। আপোনালোকে কৰিছেনে এই পাপ কাম? সব মানুহে কৰিছিলে, সব মানুহে দোষী, সব মানুহে ঈশ্বৰৰ চকুত হত্যা কৰিলে, আৰু সেইকাৰণে আমাৰ আত্মিক অৱস্থা বহুত বেয়া। আমি পাপী, আমি ক্ষমা পাব লাগে। মই দেখিছিলোঁ, আচলতে ইয়াতে অহাৰ আগতে মই গম পোৱা নাই অসমত মানুহে কি ভাবে, আনকি জাতিৰ বাবে, জাতিৰ অৱস্থাৰ কাৰণে বেলেগ মানুহক ঘিণ কৰে। মই আগতে বাংলাদেশত থাকিছিলোঁ, সেইকাৰণে মোৰ বহুত বাঙালী বন্ধু আছে। কিন্তু ইয়াতে অহাৰ পিছত মই কি গম পাইছোঁ, ইয়াতে সব অসমীয়া মানুহ, সব নহয় কিন্তু প্ৰায় অসমীয়া মানুহ বাঙালী মানুহক ঘিণ কৰে, বেলেগ জাতি হোৱাৰ বাবে ঘিণ কৰে, বেয়া কথা কয়। যেতিয়া ৰুমত কোনো বাঙালী মানুহ নাই, বেয়া কথা ক'ব, এই সব মানুহ চুৰ, এই সব মানুহ বিশ্বাস কৰিব নোৱাৰে, মানে অন্তৰত খং আছে, অন্তৰত ঘিণ আছে, সিহঁতে আমাৰ পৰা বহুত বেলেগ, সিহঁতে আমাৰ বাবে আমাৰ লগত মিল নাই। বা বাঙালী হ'ব পাৰে, বিহাৰী হ'ব পাৰে, পাকিস্তানী হ'ব পাৰে, মানুহে জাতিৰ কাৰণে আন এজনক ঘিণ কৰিব, এইটো পাপ, এইটো হত্যা কৰা। আনকি খ্ৰীষ্টান সমাজত কেইটাবাৰ মই দেখিছিলোঁ, আৰু এইটো আটাইতকৈ বেয়া, মুখেৰে এজন মানুহে ক'ব যে মই এজন খ্ৰীষ্টান, কিন্তু সঁচা খ্ৰীষ্টান নহয়, মিছা খ্ৰীষ্টান। আৰু সেইকাৰণে কি হয়, যেতিয়া বহুত মিছা খ্ৰীষ্টান ঘোট খায়, যেতিয়া মিছা চাৰ্চ বা মিছা মণ্ডলী হয়, মণ্ডলীৰ সদস্য সব মানুহে পৰস্পৰক গোপনকৈ ঘিণ কৰিব। সেই ৰুমৰ সেই ছাইডত এজন মানুহ বহি আছে, আৰু মানে বিপৰীত ছাইড বেলেগ এজন মানুহ বহি আছে, আৰু দুয়ো পৰস্পৰক ভাল নাপায়। খ্ৰীষ্টান হ'লেও, মানে বাহিৰত খ্ৰীষ্টান হ'লেও ভিতৰত খং আছে, হত্যাকাৰী। যদি আমাৰ নিজৰ ভাই আমি ঘিণ কৰোঁ, আমিও হত্যাকাৰী, আৰু সত্যতা আমাৰ ভিতৰত নাথাকে, যাতে আমাৰ কোনো হিংসা নাথাকিব, যাতে আমাৰ কোনো খং বা বেয়া চিন্তা নাথাকিব আন মানুহৰ ওপৰত। যীশুখ্ৰীষ্ট তেওঁৰ উদাহৰণ, জীৱনৰ কাম, জীৱনৰ অৱস্থা কি হ'ব লাগিব, এইটো আটাইতকৈ ধুনীয়া। তো এতিয়াৰ পৰা আন এটা বিষয়লৈ মই শিকাই দিওঁ, প্ৰেম। হত্যা কৰা আৰু প্ৰেম একদম বিপৰীত। তো আমি চাওঁ আকৌ যীশুখ্ৰীষ্টৰ কথা চাওঁ, মতি পাঁচ, কিন্তু এইবাৰ মতি পাঁচ অধ্যায় 44 মই পঢ়ো। মতি পাঁচ 44 লিখা আছে, কিন্তু মই তোমালোকক কওঁ, তোমালোকৰ শত্ৰুবিলাকক প্ৰেম কৰিবা, আৰু তোমালোকক তাৰণা কৰাবিলাকৰ নিমিত্তে প্ৰাৰ্থনা কৰিবা, তেহে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ সন্তান হ'বা, কিয়নো তেওঁ দুষ্ট আৰু সন্ত দুয়াৰ ওপৰত তেওঁৰ সূৰ্য উদয় হ'বলৈ দিয়ে আৰু ধাৰ্মিক অধাৰ্মিক এই দুয়োৰো ওপৰত বৰষুণো বৰষায়। শুনিছিলে? যীশুখ্ৰীষ্টৰ জীৱন একেবাৰে বিপৰীত। তেওঁৰ জীৱন প্ৰেমপূৰ্ণ। যীশু কোন হয়? যীশু স্বয়ং ঈশ্বৰ। যীশু আমাৰ জগতত জন্মগ্ৰহণ কৰিছিলে আমাক উদ্ধাৰ কৰিবলৈ, পাপৰ পৰা মুক্তি কৰিবলৈ। যেতিয়া যীশুখ্ৰীষ্টৰ জীৱনলৈ আমি চাওঁ, তেওঁৰ উদাহৰণ, তেওঁৰ কৰ্ম, তেওঁৰ কথা ইমান বেলেগ। তেওঁৰ কোনো ঘৃণ নাছিল, তেওঁৰ কোনো খং নাছিল, মানুহৰ ওপৰত দয়া দিছে, মানুহক আনকি তেওঁৰ নিজৰ শত্ৰুবিলাকক প্ৰেম কৰিলে। আমাৰ জীৱন এনেদৰে হ'ব লাগিব, সেইকাৰণে ঈশ্বৰে আমাক সৃষ্টি কৰিছিলে। যদি মানুহে আমাক অপমান কৰে, আমি কি কৰোঁ? সিহঁতৰ বাবে প্ৰাৰ্থনা কৰোঁ, আশীৰ্বাদ দিওঁ। যদি মানুহে আমাক তাৰণা কৰে, অত্যাচাৰ কৰে, আমি কি কৰোঁ? সিহঁতক সহায় কৰোঁ। যদি মানুহে আমাক ঘৃণ কৰে, আমি কি কৰোঁ? সিহঁতক ভাল পাওঁ আৰু প্ৰেম কৰোঁ। প্ৰেম আটাইতকৈ ডাঙৰ বস্তু ঈশ্বৰৰ ৰাজ্যত। প্ৰেম বহুত গুৰুত্বপূৰ্ণ, কিন্তু মানুহৰ প্ৰেম অন্তৰৰ পৰা নাইকিয় হ'ল। মানুহে খুব সহজে খঙাল হৈ যায় আৰু খুব মানে লাহে লাহে কৈ ক্ষমা দিয়ে আৰু আন এটা সুযোগ দিব মানুহক। যেতিয়া অপমান পায় বা যেতিয়া বেয়া অৱস্থাত থাকে, মানুহে সদায়ৰ বাবে শত্ৰু হিচাপে সেই মানুহজনক ঘৃণ কৰিব। এইটো পাপ, এইটো হত্যা কৰা। প্ৰেম কৰিব লাগিব। যীশুখ্ৰীষ্টৰ জীৱন ঠিক তেনেদৰে। সদায় যীশুখ্ৰীষ্ট তুচ্ছ কৰা মানুহৰবিলাকক সিহঁতৰ লগত সময় কাটাইছিলে। যেনেকি সিহঁতৰ সমাজত বেশ্যাৰ লগত যীশুখ্ৰীষ্ট সময় কাটাইছিলে। চব মানুহে বেশ্যা তিৰোতাক ঘৃণ কৰে, যীশুখ্ৰীষ্টৰ কোনো ঘৃণ নাছিল। সিহঁতক ভাল পাইছে, সিহঁতক সহায় কৰিছিলে পাপৰ পৰা মানে ওলাই আহিবলৈ। সিহঁতৰ বাবে প্ৰাৰ্থনা কৰিছিলে, শিক্ষা দিলে। মানুহে দুখীয়া মানুহজনক বেয়া পায়, ভাল নাপায়। যীশুখ্ৰীষ্ট দুখীয়া মানুহজনৰ লগত সময় কটাইছিলে, সময় দিলে। তেওঁৰ বন্ধু হিচাপে বহুত দুখীয়া বন্ধু যীশুখ্ৰীষ্টৰ এনে প্ৰেম। যীশুখ্ৰীষ্ট আনকি বিদেশী মানুহৰ লগত মানে সময় কটাইছিলে। ৰোম দেশত মানুহে ভাল নাপালে আৰু চমৰীয়া মানুহবিলাক আদা যিহুদী, আদা অজিহুদী, সেইকাৰণে মানুহক সিহঁতে ঘৃণ কৰিছিলে। যীশুখ্ৰীষ্টৰ কোনো খং নাছিল, যীশুখ্ৰীষ্টৰ কোনো হিংসা নাছিল, সিহঁতৰ লগত প্ৰেম কৰিছিলে আৰু ভাল ব্যৱহাৰ কৰিছিলে। যীশুখ্ৰীষ্টৰ প্ৰেম, তেওঁৰ প্ৰেমৰ দৰে আন কোনো নাই। আনকি কি হ'ল, যীশুখ্ৰীষ্টৰ একদম শেষ দিনত, শেষ সময়তে যীশুখ্ৰীষ্ট কি কৰিছে? পাপী মানুহৰ বাবে নিজৰ প্ৰাণ দিলে। আমি যিজনেই হত্যাকাৰী, আমি যিজনেই ঈশ্বৰৰ শত্ৰু, আমাৰ বাবে যীশু তেওঁৰ নিজৰ জীৱন, তেওঁৰ নিজৰ প্ৰাণ ত্যাগ কৰিলে, নিজৰ তেজ দিলে, নিজৰ বলি, নিজকে বলিদান কৰিছিলে ক্ৰুচৰ ওপৰত, আমাৰ বাবে মৰিছিলে, আমাৰ পৰিৱৰ্তে, আমাৰ জাগাতে, আমাৰ শাস্তিৰ তলত, যাতে আমি মুক্তি পাম আৰু তেওঁ শাস্তি পাব, যাতে নৰকৰ শাস্তি তেওঁৰ ওপৰত ফৰিব আৰু আমি স্বৰ্গলৈ এদিন যাব পাৰিম। সেইকাৰণে যীশুখ্ৰীষ্ট আহিছে আৰু একদম শেষ দিনলৈকে চব মানুহৰ ওপৰত, আনকি পাপী মানুহৰ ওপৰত, তেওঁৰ শত্ৰুৰ ওপৰত যীশুখ্ৰীষ্ট প্ৰেম কৰিলে, প্ৰেম দিছে। যীশুখ্ৰীষ্টৰ দৰে আন কোনো নাই। আমাৰ উদ্ধাৰকৰ্তা, ঈশ্বৰৰ পুত্ৰ, ইমান প্ৰেম কৰ পৰা আহে ঈশ্বৰ। যীশু ঈশ্বৰ হয়, সি এজন মানুহ, সাধাৰণ মানুহ নহয়। সি এজন নবী বা ভাৱবাদী বা গুৰু বা দেৱতা নহয়, স্বয়ং ঈশ্বৰ, সৰ্বশক্তিমান ঈশ্বৰ। কোন? যীশুখ্ৰীষ্ট আমাৰ জগতত জন্মগ্ৰহণ কৰিছিলে। তেওঁৰ প্ৰেম আমাৰ বাবে এটা উদাহৰণ। তেওঁৰ প্ৰেম, আমাৰ জীৱন ঠিক তেনেদৰে হ'ব লাগিব। কোনো কাৰণ নাই যে এই জগতত মানুহে আমাৰ আমাৰ শৰীৰ একে, আমাৰ তেজ একে, আমাৰ জীৱনৰ উদ্দেশ্য একে, কিন্তু পৰস্পৰক বধ কৰোঁ, ঘীণ কৰোঁ, খং কৰোঁ। কিয়? আমাৰ জীৱন নষ্ট হৈ গ'ল, আমাৰ অন্তৰ পাপপূৰ্ণ, আমি সকলো হত্যাকাৰী। কিন্তু যীশু বহুত বেলেগ। আপোনালোকে সব বেলেগ ধৰ্ম বিচাৰিব পাৰিব, মানে সন্ধান কৰিব পাৰে। যীশুখ্ৰীষ্টৰ দৰে আন কোনো উদ্ধাৰকৰ্তা নাহিব, আপোনালোকে নাপাব। যীশুখ্ৰীষ্টৰ প্ৰেমৰ দৰে আন কোনো নাই, অকল তেওঁ স্বয়ং ঈশ্বৰ হয়। আৰু কি হয়, খ্ৰীষ্টানৰ জীৱনত যিজনে সঁচাকৈ খ্ৰীষ্টান, সত্য খ্ৰীষ্টান, আমাৰ অন্তৰৰ পৰা ঈশ্বৰে কি কৰিব? যীশুখ্ৰীষ্টৰ প্ৰেম, মানে আমাৰ প্ৰেম, আমাৰ অন্তৰ তেওঁৰ প্ৰেমৰ বাবে প্ৰেমত ভৰ্তি হৈ যাব। যীশুৰ প্ৰেম আমাৰ ভিতৰত আহিব, আমি ঠিক যীশুৰ দৰে আন এজন মানুহক প্ৰেম কৰোঁ, প্ৰেম কৰিব লাগিব। এইটো ইমান আচৰিত। তিনিটা কাহিনী আছে। প্ৰথম হৈছে এজন তিৰোতা, প্ৰায় 100 বছৰ আগত যেতিয়া ডাঙৰ এটা যুদ্ধ চলিছিলে জাৰ্মানী দেশত, তাতে এজন তিৰোতা, এজন খ্ৰীষ্টান তিৰোতা বন্দীশাললৈ গৈছে, মানে জেলত। সাধাৰণ জেল নহয়, এইটো এটা কনচেনট্ৰেশ্যন কেম্প, যেতিয়া মানুহে বহুত অত্যাচাৰ পায়, যাতনা পায়। সেই সময়তে কি হ'ল, সেই তিৰোতা এদিন কাম কৰিছিলে সেই জেলত। সব মানুহে কাম কৰিব লাগিব, খুব টান কাম, আনকি তিৰোতাৰ বাবে। আৰু মানে তেওঁৰ বয়স বেছি আছিল, বহুত গধুৰ গধুৰ বস্তু তেওঁ মানে বৈ গৈছিলে। আৰু এজন গাৰ্ড, এজন বেলেগ এজন তিৰোতা, তাৰ হাতত এটা চাবুক আছে। তেওঁ দেখিছিলে লাহে লাহেকৈ গৈ আছে, মাৰিছিলে, বহুবাৰ মাৰিছিলে, মানে শক্তি কম হোৱাৰ বাবে, আন কোনো কাৰণ নাই, শক্তি কম হোৱাৰ বাবে, লাহে যোৱাৰ বাবে বহুত মাৰিছিলে। তেওঁৰ ভণ্টীয়েকে এই অৱস্থা, এই ঘটনা চালে, আৰু মানে কোবাবৰ পিছত তেওঁৰ ওচৰলৈ আহিছে সহায় কৰিবলৈ, সান্ত্বনা দিবলৈ। আৰু তেওঁৰ সেই প্ৰথম তিৰোতা, খ্ৰীষ্টান তিৰোতা কি কৈছিলে, তেওঁৰ অন্তৰত কোনো খং নাছিল। তেওঁৰ প্ৰথম শব্দ যে কোনো ঘীণ নাই, ভণ্টী কোনো ঘীণ নাই, কাৰণ তেওঁ ভাবিছিল, তেওঁ বুজি পাইছে মোৰ ভণ্টী যেতিয়া এই বেয়া অৱস্থা চাব, এই বেয়া ব্যৱহাৰ চাব, হ'ব পাৰে খং কৰিব, কিন্তু খং কৰা পাপ। তেওঁৰ প্ৰথম চিন্তা খঙৰ ওপৰত নহয়, প্ৰতিশোধৰ ওপৰত নহয়, প্ৰেমৰ ওপৰত। দ্বিতীয় কাহিনী, এজন মানুহ ৰিচাৰ্ড ভাৰ্মব্ৰেন, ৰোমেনিয়া দেশত থাকিছিলে। কমিউনিষ্ট পাৰ্টি যেতিয়া ডাঙৰ হৈ গ'ল, খ্ৰীষ্টান হোৱাৰ বাবে জেললৈ গৈছে। জেলত বহুবাৰ তেওঁক মাৰা হ'ল, কিন্তু তেওঁ কৈছে কি, যেতিয়া গাৰ্ডে আমাক মাৰিছিলে, আমাৰ অন্তৰত আৰু প্ৰেম আহিছে গাৰ্ডৰ ওপৰত। গাৰ্ডৰ বাবে প্ৰাৰ্থনা কৰিলে, গাৰ্ডক সব মানে ৰক্ষক আশীৰ্বাদ কৰিলে, প্ৰেম কৰিলে। আচৰিত প্ৰেম যেতিয়া মানুহে শত্ৰুক প্ৰেম কৰে। আৰু আন এটা কাহিনী, তৃতীয় কাহিনী, এই চীন দেশত এজন বিশ্বাসী মানুহ, খ্ৰীষ্টান মানুহ, অলপ আগতে সেই নিজৰ ভূমি আছিলে, নিজৰ খেতি কাম কৰে, কিন্তু তেওঁৰ চুবুৰীয়া খ্ৰীষ্টান নহয়। আৰু প্ৰতি ৰাতি কি কৰিলে, অলপ মানে মনে মনে গৈ তেওঁৰ মানে খেতি যি ৱাল আছে, আইল আছে, এইটো ভাঙি কৰিছিলে, সব পানী খেতি তেওঁৰ চুবুৰীয়াকৰ ভূমিৰ ওপৰত মানে গচি গ'ল, নিজৰ পানী চুৰ কৰিলে। হা, বুজি পাইছে, অলপ চালাক। চ' সেই মানুহজনে, খ্ৰীষ্টান মানুহজন ভাবিছিলে মই কি কৰোঁ। বাৰে বাৰে হৈ গ'ল, এদিন তেওঁ প্ৰাৰ্থনা কৰিলে আৰু ঈশ্বৰে তেওঁক এটা বুদ্ধি দিছে। প্ৰেম দেখাবৰ বাবে তেওঁ কি কৰিলে, একদম ৰাতিপুৱা প্ৰথমতে গৈ তেওঁৰ নিজৰ চুবুৰীয়াকৰ ভূমিৰ ওপৰত, নিজৰ ভূমি নহয় চুবুৰীয়াকৰ ভূমিৰ ওপৰত পানী পাম্প কৰিছিলে। যেতিয়া ভৰ্তি হৈ গ'ল নিজৰ ভূমিৰ ওপৰত পানী দিছে প্ৰেম দেখাবলৈ, আৰু তেওঁৰ নিজৰ ওচৰত থকা মানুহে আহিছে আৰু দুস্বীকাৰ কৰিলে যে মই ভুল কৰিলোঁ, তোমাৰ কাম শুদ্ধ, মোৰ পাপ হৈছে। প্ৰেম, প্ৰেম আমাৰ জীৱনত থাকিব লাগিব আনকি শত্ৰুৰ বাবে। এইটো যীশুখ্ৰীষ্টৰ শিক্ষা। খ্ৰীষ্টান মানুহে সব ধৰ্ম সন্মান নকৰে, সব ধৰ্ম বিশ্বাস নকৰে, কিন্তু সব মানুহক প্ৰেম কৰে। বুজি পাইছে পাৰ্থক্য আছে? এইটো নামানে যে মই কম যে সব সঁচা আৰু সব একে আৰু সব মানুহে স্বৰ্গলৈ যায়, এনেদৰে মই নকম, বাইবেল নকয়। কিন্তু সবৰ বাবে আমাৰ প্ৰেম আছে, ঘৃণ নাই, খং নাই, হিংসা নাই। যীশুখ্ৰীষ্টৰ দৰে যেন আমি প্ৰেম কৰোঁ। চ' এতিয়া মই শেষ হৈ আছোঁ আৰু মোৰ তিনিটা উপদেশ আছে। প্ৰথম দুটা, যদি আপুনি খ্ৰীষ্টান নহয় মোৰ দুটা উপদেশ আছে। প্ৰথম হৈছে এই দেশ প্ৰায় সব মানুহ হিন্দু হয়। হিন্দু হোৱাৰ বাবে মই বহুবাৰ শুনিছিলোঁ যে হত্যা কৰা মানে কি, যদি আমি ৰাস্তাত খোজ কাঢ়িছোঁ আৰু হঠাৎ কৰে উফ এটা পৰুৱাৰ ওপৰত মই খোজ দিলোঁ, মৰিছে, হত্যা কৰিছোঁ, পাপ কৰিছোঁ, এনে নহয়, পোকৰ বিষয় পেলাই দিয়া। এইটো সঁচা হত্যা কৰা নহয়। বা মাছ যদি মানুহ খায়, মুৰ্গী বা ছাগলী যদি খায়, গৰু কি মানে গাহৰি যদি খায়, মানুহে ভাবে যে হত্যা কৰা হৈছে, এইটো হত্যা কৰা নহয়। হত্যা কৰা হয় যেতিয়া মানুহৰ অন্তৰত খং আছে, যেতিয়া মানুহৰ অন্তৰত ঘৃণ আছে, এইটো সঁচা হত্যা কৰা। হত্যা কৰা, নৰ্বধ কৰা মানুহৰ বিৰুদ্ধে। আৰু মই কম কাৰণ এইটো এবিধ ভুল। এই সৰু সৰু বিষয়ৰ ওপৰত যেতিয়া সময় দিওঁ, চিন্তা কৰোঁ, ডাঙৰ বিষয় আপোনালোকে অৱহেলা কৰে, আপোনালোকে পাহৰি যাব। আপোনাৰ অপৰাধ পোকৰ বিৰুদ্ধে নহয়, আপোনাৰ নিজৰ পৰিয়ালৰ বিৰুদ্ধে, আপোনাৰ নিজৰ সমাজৰ মানুহৰ বিৰুদ্ধে। আমি সকলো ঈশ্বৰৰ চকুত হত্যাকাৰী, খং ঢাকাৰ বাবে, মানুহক বেয়া পোৱাৰ কাৰণে। দ্বিতীয় উপদেশে, যদি আপোনালোকে যীশুৰ ভিতৰত থকা নাই, খ্ৰীষ্টান নহয়, যীশুৰ বাহিৰত আছে, মোৰ উপদেশ এই, পাপৰ পৰা ওলাই আহা। যীশুখ্ৰীষ্টৰ ফালে একদম দৌৰিব লাগিব, যীশুখ্ৰীষ্টৰ ক্ষমা পাবলৈ, যীশুখ্ৰীষ্টৰ দয়া পাবলৈ। নহ'লে কি হ'ব, মৃত্যুৰ পিছত ঈশ্বৰে আপোনাক বিচাৰ কৰিব। আপুনি হ'ব পাৰে কেতিয়াও বুজি পোৱা নাই, গম পোৱা নাই, আপোনাৰ অৱস্থা ইমান বেয়া, কিন্তু এইটো সঁচা। যি যীশু কৈছিলে এইটো সঁচা, এইটো মোৰ নিজৰ বাক্য নহয়, এইটো তেওঁৰ। যীশুখ্ৰীষ্টৰ ফালে দৌৰিব লাগিব ক্ষমা পাবলৈ। যীশুখ্ৰীষ্ট দিব পাৰে, কেনেকৈ, তেওঁ সঁচাকৈ এটা বলিদান কৰিছে, নিজকে বলিদান কৰিলে, ঈশ্বৰ পাপী মানুহৰ বাবে মৰিছিলে, তেওঁৰ নিজৰ তেজ আৰু প্ৰাণ দিলে যাতে আমি মুক্তি পাওঁ। আৰু প্ৰমাণ দিবলৈ তিনিদিনৰ পিছত যীশুখ্ৰীষ্ট আকৌ জীৱিত হৈ গৈছে, মৃত্যুৰ পৰা আকৌ উভতি আহিছে। যীশুখ্ৰীষ্টক বিশ্বাস কৰিব লাগিব ক্ষমা পাবলৈ। যদি যীশুৰ সহায়ৰ বাহিৰত আমি থাকোঁ, যীশুখ্ৰীষ্টৰ দয়া আমি খোজা নাই আৰু এনেই ক্ষমা বিচাৰোঁ, আমি নাপাওঁ। অকল তেওঁৰ বলিদানত ঈশ্বৰৰ আইন সম্পূৰ্ণ হৈ যায়, শেষ হৈ যায়। আইনত লিখা আছে, আইনমতে যিজনে পাপ কৰে মৰিব, সেই প্ৰাণীহে মৰিব। আইনমতে আমাৰ মুক্তি আহিব লাগিব, সেইকাৰণে যীশুখ্ৰীষ্ট আইনৰ শাস্তি পাইছে ক্ৰুচৰ ওপৰত, যাতে আইনমতে আমি মুক্তি পাওঁ, যেন আমি নৰকত নাথাকোঁ। আৰু বিশ্বাসীৰ মানুহ খ্ৰীষ্টান মানুহৰ বাবে মোৰ শেষ উপদেশেই বুজিব লাগিব আৰু আজি ৰাতি আকৌ মনত ৰাখিব লাগিব যীশুখ্ৰীষ্টৰ প্ৰেম আপোনাৰ বাবে কিমান ডাঙৰ, এনে মহান। আনকি হত্যাকাৰীৰ বাবে, আনকি হত্যাকাৰীৰ অৱস্থাত ঈশ্বৰে আমাক ভাল পালে। আনকি আমাৰ খং দেখিলে, আমাৰ বেয়া ব্যৱহাৰ দেখিলে, আমাৰ হিংসা দেখিলে, আমাৰ কাজিয়া দেখিলে ঈশ্বৰে আমাক প্ৰেম কৰে, ঈশ্বৰে আমাক ক্ষমা দিব। এইটো সদায়ৰ বাবে মনত ৰাখিব লাগিব যে সঁচাকৈ যীশুখ্ৰীষ্টৰ প্ৰেম মহান। সব খ্ৰীষ্টান মানুহে ক্ষমা পাইছে, আমাৰ শান্তি আছে। কিয়? যিকোনো পৰিৱেশ, যিকোনো অৱস্থা, যিকোনো দুৰ্ঘটনা আহিব পাৰিব, হ'ব পাৰিব, আমাৰ শান্তি গচি নাযায়। কিয়? কাৰণ আমাৰ পাপ ক্ষমা হ'ল, আমাৰ পাপ আৰু নাথাকে। যীশুখ্ৰীষ্ট আমাৰ পাপ লৈ গ'ল, আমি মুক্তি পাইছোঁ। মোৰ জীৱনত 14 বছৰ আগত মই মুক্তি পাইছোঁ, ক্ষমা পাইছোঁ। সেইকাৰণে মোৰ উপদেশ এই, যদি আপুনি খ্ৰীষ্টান হয়, আনন্দ কৰা, যীশুখ্ৰীষ্টক প্ৰশংসা কৰা, তেওঁৰ প্ৰেমৰ বাবে আমাৰ সব পাপ গচি গ'ল। আমেন। আমি প্ৰাৰ্থনা কৰোঁ। প্ৰভু, মই প্ৰাৰ্থনা কৰোঁ যাতে এই বিষয় মানুহে পেলাই নিদিব, পাহৰি নাযাব। প্ৰভু, মই জানো যে ছয়টা নেজন হত্যাকাৰী আৰু সব মানুহে তেওঁৰ হাতত, সব মানুহে তেওঁৰ দৰে কাম কৰে। প্ৰভু, এই ৰুমত সব মানুহৰ ওপৰত দয়া কৰা, সিহঁতক ক্ষমা কৰা, সহায় কৰা, বুজাই দিয়া। মই তোমাৰ সহায় খুজিছোঁ আৰু মই ধন্যবাদ দিওঁ তোমাৰ পুত্ৰৰ কাৰণে, যীশুখ্ৰীষ্ট আমাৰ একমাত্ৰ মুক্তিদাতা। ধন্যবাদ প্ৰভু, যীশুৰ নামত, আমেন। আমেন। ঠিক আছে, তো আমি শেষ হৈ আছোঁ। আপোনালোকে থাকিব পাৰিব, চাহ হ'ব। এই ৰুমত যদি বেছি মানুহ আছে, আমি কেইজনমান ওলাই যাওঁ কথা পাতিবলৈ।